গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি 43গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তিপত্ৰ প্ৰদান, অহা 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন সন্দৰ্ভত বাজপেয়ী ভৱনত প্ৰস্তুতি সভা সম্পন্ন, বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা 15জন লোকক 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নগাঁও জিলা প্ৰশাসনৰ জাননী জাৰি, আৰু গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আজি আয়োকন ৱাকাথন শীৰ্ষক স্বাস্থ্য সজাগতা পদযাত্ৰা। এতিয়া শুনক বিতং বাতৰি। স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি 43গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত 16গৰাকী মেকানিকেল অভিযন্তা, 11গৰাকী বৈদ্যুতিক অভিযন্তা, 8গৰাকী জনস্বাস্থ্য অভিযন্তা, 6গৰাকী পৰিৱেশিক অভিযন্তা আৰু 2গৰাকী ব্যৱহাৰিক অভিযন্তা আছে। দিছপুৰ লোকসেৱা ভৱনৰ চৌহদত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিপত্ৰসমূহ প্ৰদান কৰে। অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাও উপস্থিত থাকে। অহা 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন সন্দৰ্ভত আজি বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুকে ধৰি অন্যান্য মন্ত্ৰী, বিধায়ক তথা দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে। সভাত প্ৰধানমন্ত্ৰী মোদী দুদিনীয়া ভ্ৰমণসূচীৰ সকলো কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে সকলো দিশ সামৰি আলোচনা কৰা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে পৰহিলৈ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব। এই টাৰ্মিনেলৰ উদ্বোধনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ আন্তঃগাঁথনিৰ উপৰি যোগাযোগ ব্যৱস্থা, উদ্যোগ, বাণিজ্য আৰু পৰ্যটনকে ধৰি সৰ্বাংগীন উন্নয়ন ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। এই অত্যাধুনিক বিমান বন্দৰ টাৰ্মিনেলে বছৰি 1,31,00,000 যাত্ৰীক সেৱা আগবঢ়াব। প্ৰধানমন্ত্ৰী মোদীয়ে 21 ডিচেম্বৰত অসম আন্দোলনৰ অমৰ শ্বহীদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব। তেওঁ 860গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা 21 ডিচেম্বৰলৈ দৰ্শনাৰ্থীৰ বাবে শ্বহীদ স্মাৰক বন্ধ থাকিব বুলি গুৱাহাটী মেট্ৰপলিটান উন্নয়ন প্ৰাধিকৰণে এখন জাননীযোগে প্ৰকাশ কৰিছে। শ্ৰীমোদী সেইদিনাই নামৰূপলৈ যাব আৰু তেওঁ নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল'ব। নামৰূপত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ বৰ্তমানৰ চৌহদত 10,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া চতুৰ্থটো সাৰ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। বিদেশী ন্যায়াধীকৰণে নগাঁও জিলাৰ 15জন লোকক বিদেশী বুলি ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এটা নিৰ্দেশযোগে লোককেইজনক 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ জাননী জাৰি কৰিছে। এই নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ ঠিকনা দিয়া এই লোককেইজনৰ ৰাজ্যৰ অন্যান্য ঠাইতো ঠিকনা আছে। গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আজি আয়োকন ৱাকাথন শীৰ্ষক স্বাস্থ্য সজাগতা পদযাত্ৰা অনুষ্ঠিত হয়। গুৱাহাটীৰ কেইবাগৰাকীও চিকিৎসকে অংশ লোৱা এই পদযাত্ৰাত বলিউডৰ অভিনেতা তথা শাৰীৰিক সুস্থতাৰ হকে সজাগতাৰ সৃষ্টি কৰি অহা মিলিন সুমনে নেতৃত্ব দিয়ে। কাৰ্যসূচীত দিয়া ভাষণত অভিনেতাগৰাকীয়ে ফিটনেছ বা শাৰীৰিক সুস্থতাক জীৱনৰ অবিচ্ছেদ্য অংশ কৰি ল'বলৈ আহান জনায়। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অস্থি পৰিচৰ্যা বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য সেৱাৰ মূল উপাদান বুলি প্ৰকাশ কৰে। অস্থি চিকিৎসা সংস্থাৰ 70 সংখ্যক এই পূৰ্ণাংগ অধিৱেশনত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যৰ প্ৰতিখন জিলাত চৰকাৰে চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰিছে আৰু ইতিমধ্যে 15খন চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম কৰি তোলা হৈছে। 2030 চনৰ ভিতৰত ৰাজ্যত 25খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ চিকিৎসাত বিশেষ গুৰুত্ব আৰোপ কৰা বুলিও প্ৰকাশ কৰে।
গুৱাহাটীলৈ আহিছে, আয়োকন 2025 গুৱাহাটীত অৰ্গেনাইজ হৈছে। 5,000তকৈ অধিক ডক্টৰ, আমাৰ দেশৰ বিভিন্ন স্পেচিয়েলাইজ অৰ্থপেডিক ডক্টৰসকল আহিছে আৰু বিদেশৰ পৰাও গুৱাহাটীলৈ বহুতখিনি ডক্টৰ আহিছে এই কনফাৰেঞ্চত এটেণ্ড কৰিবৰ কাৰণে। ইমান ডাঙৰ কনফাৰেঞ্চ গুৱাহাটীত হোৱাটো আৰু আমি হোষ্ট কৰিব পৰাটো আমাৰ কাৰণে গৌৰৱৰ বিষয়।
আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কামৰূপ জিলাৰ আমিনগাঁৱত আজি যক্ষ্মা মুক্ত পঞ্চায়ত শীৰ্ষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। কামৰূপ জিলা যক্ষ্মা নিৰাময় বিভাগৰ উদ্যোগত আয়োজিত এই প্ৰশিক্ষণ শিবিৰত বিশ্ব স্বাস্থ্য সংস্থাৰ কেইবাগৰাকী প্ৰশিক্ষকে অংশগ্ৰহণ কৰে। জিলাখনৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই সভাপতিত্ব কৰা এই শিবিৰত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জিলা যুটীয়া স্বাস্থ্য সঞ্চালক উপস্থিত থাকে। জিলাখনৰ 139খন পঞ্চায়তৰ ভিতৰত 28খন পঞ্চায়তক যক্ষ্মামুক্ত পঞ্চায়ত হিচাপে ঘোষণা কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।
এনটিইপি আমাৰ নেশ্যনেল টিউবাৰকিউলচিছ এলিমিনেশ্যন প্ৰগ্ৰেম আমাৰ যিটো থাকে, এই প্ৰগ্ৰেমৰ অন্তৰ্গত আমাৰ ৱৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যনৰ পৰা ষ্টেটৰ আমাৰ বিষয়ববীয়াসকল ইয়ালৈ আহিছে আৰু আজি আমি এখন সভাত ইয়াতে সন্মিলিত হৈছো। টিবি মুক্ত অভিযানৰ অন্তৰ্গত মানে টিবি মুক্ত পঞ্চায়ত আমাৰ কামৰূপ জিলাত প্ৰায় 139খন গাঁও পঞ্চায়ত আছে আৰু এতিয়ালৈকে তাৰে 28খন গাঁও পঞ্চায়ত টিবি মুক্ত পঞ্চায়ত হিচাপত আমি ঘোষণা কৰিব পাৰিছো। আমাৰ উদ্দেশ্য হ'ল আমি যাতে মেক্সিমাম নাম্বাৰ আৰু পঞ্চায়ত আমি টিবি মুক্ত কৰিব পাৰোঁ আৰু আমাৰ যিখিনি বৰ্তমান যক্ষ্মা ৰোগী আছে তেওঁলোককো যাতে সোনকালে আমি নিৰাময়ৰ বাবে আগবাঢ়িব পাৰোঁ। ইতিমধ্যে আমি তেওঁলোকৰ বাবে বেচিক ৱৰ্ক প্লেন এটা বনাইছো, তেওঁলোকৰ চিকিৎসা, তেওঁলোকৰ বাবে পুষ্টিকৰ খাদ্য এইখিনিও সমানে চলি আছে। আমি ভাবিছো খুব সোনকালে আমাৰ মাজৰ পৰা যিসকল যক্ষ্মা ৰোগী বৰ্তমান চিকিৎসা লৈ আছে তেওঁলোকৰ আৰোগ্য হ'ব আৰু নতুনকৈ যাতে কোনো ৰোগত ইয়াতে ভুগিবলগীয়া নহয় তাৰ ব্যৱস্থা কৰিম আৰু আমাৰ সন্মুখৰ টাৰ্গেট হ'ল অহা 26 চনৰ মাৰ্চ মাহৰ ভিতৰত যাতে আমি মেক্সিমাম পঞ্চায়ত আমি টিবি মুক্ত পঞ্চায়ত হিচাপত ঘোষণা কৰিব পাৰোঁ।
মৰিগাঁও জিলাত কাইলৈৰ পৰা সাদিনীয়াকৈ ইভিএম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হ'ব। মৰিগাঁও জিলা কাৰ্যালয় চৌহদৰ পণ্যাগাৰত মৰিগাঁও জিলা নিৰ্বাচনী বিষয়াৰ অধীনত এই প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হ'ব। ইলেক্ট্ৰনিক্স কৰ্পৰেচন অব ইণ্ডিয়া লিমিটেডৰ 12জন অভিযন্তাই এই সমগ্ৰ পৰীক্ষণ প্ৰক্ৰিয়া তদাৰক কৰিব। অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মাক প্ৰথম পৰ্যায়ৰ পৰীক্ষণৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। পৰীক্ষণ প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত প্ৰতিদিনে পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ পৰীক্ষণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। 2018চনৰ 18 ডিচেম্বৰত মধুপুৰ সত্ৰত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ 8ম প্ৰতিষ্ঠা দিৱস আজি ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ বাৰ্ষিক গাঁৱৰ নামঘৰত পালন কৰা হয়। সাঁচিপাত, তোলাপাত, তালপাত আদি লিখিত পুথি নাইবা তথ্য আদি সু সংৰক্ষণৰ লক্ষ্যৰে নৃকুল গ্ৰন্থাগাৰ সংস্থাই নামঘৰ, সত্ৰ, শিক্ষানুষ্ঠান আদিত এনে সম্পদৰাজিৰ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। সংস্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি নামঘৰ প্ৰাংগণত সাঁচি গছৰ পুলি ৰোপণ কৰা হয়। গুৱাহাটী মহানগৰীৰ খাৰঘুলীৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা 10 ডিচেম্বৰত সন্ধানহীন হোৱা 5জন লোকৰ ভিতৰত 4ৰ্থজন লোকৰ মৃতদেহ আজি উদ্ধাৰ কৰা হয়। মৃতদেহটো উজান বজাৰৰ অভিজিৎ চৌধুৰীৰ বুলি চিনাক্ত কৰা হৈছে। এজন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যামিক প্ৰতিষ্ঠানলৈ যোৱা 9জন লোক ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ পাছত ইয়াৰে 4জনে কথমৈবি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও 5জন লোক ব্ৰহ্মপুত্ৰত উটি যায়। ইয়াৰ পাছৰে পৰা SDRF আৰু NDRFে অভিযান চলাই 4জনৰ মৃতদেহ উদ্ধাৰ কৰে। উদ্ধাৰকাৰী দলে কালি এজন, শনিবাৰে এজন আৰু সোমবাৰে আন এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছিল। বিশিষ্ট ভাস্কৰ্য শিল্পী ৰাম সুতাৰৰ যোৱা নিশা উত্তৰ প্ৰদেশৰ নয়দাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 100 বছৰ। পদ্মভূষণ সন্মানেৰে বিভূষিত ভাস্কৰ্য শিল্পীগৰাকীক গুজৰাটত স্থাপন কৰা বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তি একতাৰ মূৰ্তিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে জনাজাত। তেওঁ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি আৰু অলপতে উন্মোচন কৰিবলগীয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিও নিৰ্মাণ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাম সুতাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভিন ভিন যুগৰ অসমৰ যুগনায়কসকলৰ প্ৰতিমূৰ্তিত প্ৰাণ সঞ্চাৰ কৰিবলৈ ব্যক্তিগত আন্তৰিক প্ৰচেষ্টাৰে জড়িত হোৱাটোৱে শিল্পীগৰাকীৰ কৰ্মৰ পৰিসৰ আৰু ব্যতিক্ৰমী শিল্পীসত্তাৰ পৰিচয় বহন কৰিছিল। ৰাম সুতাৰৰ বিয়োগত দেশে এগৰাকী মহান শিল্পীক হেৰুওৱা বুলিও তেওঁ প্ৰকাশ কৰে। অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীৱন উদাত্ত কণ্ঠৰে মাত মাতি জাতীয় চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱেও আজি অসমৰ জাতীয় জীৱনৰ বৰেণ্য সত্তা অসম কেশৰীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি 43গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তিপত্ৰ প্ৰদান। অহা 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন সন্দৰ্ভত বাজপেয়ী ভৱনত প্ৰস্তুতি সভা সম্পন্ন। বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা 15জন লোকক 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নগাঁও জিলা প্ৰশাসনৰ জাননী জাৰি। আৰু গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আজি আয়োকন ৱাকাথন শীৰ্ষক স্বাস্থ্য সজাগতা পদযাত্ৰা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। সন্ধিয়া 6 বজাত উজনি অসমৰ বাতৰি শুনিবলৈ পাব।
আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু